আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ভাৰতে ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যৱহাৰ কৰাৰ বাবে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু ভ্ৰমণসূচীৰে ৰাওনা হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি ইষ্টাৰ পালন কৰিছে। ছত্তীশগড়ৰ নাৰায়ণপুৰত কালি 4গৰাকী মহিলাসহ আৰু 5জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰাজস্থান ৰয়েলছক 2 ৰাণত পৰাস্ত কৰে। ভাৰতে ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যৱহাৰ কৰাৰ বাবে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে এনে কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস আৰু নতুন দিল্লী মহলে সময়ে সময়ে ইছলামীয় সহযোগিতা সংস্থাৰ মৈত্ৰী আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতে বিষয়টো উত্থাপন কৰি আহিছে। তেওঁ কয় যে পাকিস্তানৰ অভ্যাসজনিত এনে প্ৰচেষ্টাৰ বিষয়ে ভাৰতে নিজৰ মতামত প্ৰকাশ কৰি আহিছে আৰু OIC-ৰ সদস্য ৰাষ্ট্ৰসমূহ এই বিষয়ে ভালদৰে অৱগত। ৰাছিয়া ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত শ্ৰীমিশ্ৰীয়ে কয় যে এই গুৰুত্বপূৰ্ণ বিষয়টোলৈ আলাপ আলোচনা অব্যাহত থাকিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টো সমাধানৰ বাবে দ্বিপাক্ষিক আলোচনাৰ পোষকতা কৰি আহিছে। তেওঁ কয় যে দ্বিপাক্ষিক আলোচনাৰ মাজেৰেহে সমস্যাটোৰ সমাধান সূত্ৰ উলিয়াব পৰা যাব বুলি ভাৰতে বিশ্বাস কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু ভ্ৰমণসূচীৰে ৰাওনা হ'ব। আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোৰ দুদিনীয়া ভ্ৰমণকালত শ্ৰীমতী সীতাৰমনে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ হুৱৰ প্ৰতিষ্ঠানত মূল ভাষণ দিব আৰু আগশাৰীৰ পুঁজি ব্যৱস্থাপনা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰি বিত্তমন্ত্ৰীগৰাকী তথ্য প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হ'ব। শ্ৰীমতী সীতাৰমনে প্ৰৱাসী ভাৰতীয়সকলৰ এটা অনুষ্ঠানত ভাগ ল'ব আৰু দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত ৱাশ্বিংটন ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু বিশ্ব বেংকৰ স্প্ৰিং মিটিঙত ভাগ ল'ব। তেওঁ লগতে G20 ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ দ্বিতীয়লানি বৈঠকত অংশগ্ৰহণ কৰিব। 26 এপ্ৰিলৰ পৰা কৰিবলগীয়া প্ৰথম পেৰু ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী সীতাৰমনে বিত্ত মন্ত্ৰালয়ৰ বিষয়া আৰু ব্যৱসায়ীসকলৰ এটা ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি ইষ্টাৰ পালন কৰিছে। এই উপলক্ষে গীৰ্জাঘৰসমূহত বিশেষ প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে দেশ বিদেশৰ সকলো লোক, বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক উলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাযোগে কৈছে যে ভগৱান যীশুখ্ৰীষ্টৰ মৃত্যুৰ পাছত চেতনা লাভৰ লগত সংগতি ৰাখি পালন কৰা পবিত্ৰ ইষ্টাৰ উৎসৱে নিস্বাৰ্থ মৰম আৰু সেৱাৰ বাৰ্তা বহন কৰে। তেওঁ লগতে কয় যে যীশুখ্ৰীষ্টৰ ত্যাগে আমাক ক্ষমা আৰু ত্যাগৰ শিক্ষা দিয়ে আৰু মানৱ জাতিক সত্য, ন্যায় আৰু কৰুণাৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সকলোকে যীশুখ্ৰীষ্টৰ আদৰ্শৰাজি অনুসৰণ কৰিবলৈ আৰু সমাজত শান্তি সম্প্ৰীতিৰ প্ৰসাৰৰ হকে কাম কৰিবলৈ আহ্বান জনায়। উপ ৰাষ্ট্ৰপতি ধনখৰে তেওঁৰ বাৰ্তাত কয় যে ইষ্টাৰে ক্ৰুচবিদ্ধ কৰাৰ পাছত যীশুখ্ৰীষ্টৰ চেতনা লাভৰ মাজেৰে আশাৰ বাৰ্তা দিয়ে। তেওঁ কয় যে যীশুখ্ৰীষ্টৰ দয়া, ক্ষমা আৰু সেৱাৰ শিকনিসমূহে জনসাধাৰণক এখন শান্তি সম্প্ৰীতিৰে ভৰা সমাজ গঢ়াৰ বাট দেখুৱাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ছৌদি আৰৱ ভ্ৰমণসূচীৰে জেড্ডাহত উপস্থিত হ'ব। এয়া হ'ব বিগত 4 দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম জেড্ডাহ ভ্ৰমণ। এই ভ্ৰমণে ভাৰত আৰু ছৌদি আৰৱৰ মাজৰ সম্বন্ধৰ অভূতপূৰ্ব পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। এইবাৰৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো পূৰ্বৰ ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ ছৌদি আৰৱ ভ্ৰমণ ৰিয়াদলৈকে সীমিত আছিল। ইয়াৰ পূৰ্বে 1982 চনত ইন্দিৰা গান্ধীয়ে জেড্ডাহ ভ্ৰমণ কৰিছিল। বৰ্তমান জেড্ডাহ ছৌদি আৰৱৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ। লোহিত সাগৰৰ পাৰৰ হেজাজ অঞ্চলত অৱস্থিত এই চহৰখন এটা গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ। ইয়াক মুছলমানসকলৰ পবিত্ৰ চহৰ মক্কা আৰু মদিনাৰ প্ৰৱেশ দুৱাৰ বুলি গণ্য কৰা হয়। ভাৰতৰ স্বাধীনতাৰ পাছতে 1947 চনত দুয়োখন দেশৰ মাজত আনুষ্ঠানিকভাৱে স্থাপন হোৱা কূটনৈতিক সম্পৰ্কই 78 বছৰজোৰা ইতিহাসত ভালেমান গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। আঞ্চলিক সুস্থিৰতা, শক্তি, সুৰক্ষা আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত বৰ্ধিত পাৰস্পৰিক স্বাৰ্থক প্ৰতিফলিত কৰি দুয়োখন দেশে 2010 চনত তেওঁলোকৰ সম্পৰ্ক কৌশলগত সহযোগিতালৈ উন্নীত কৰিছে। 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ছৌদি আৰৱ ভ্ৰমণ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ গুৰুত্বপূৰ্ণ ক্ষণৰূপে পৰিগণিত হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছত্তীশগড়ৰ নাৰায়ণপুৰত কালি 4গৰাকী মহিলাসহ আৰু 5জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। ছত্তীশগড়ৰ সুকমা জিলাত পৰহি 9গৰাকী মহিলাসহ আন 22জন মাওবাদীয়ে আৰক্ষী অধীক্ষকৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰিছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি চৰকাৰৰ আত্মসমৰ্পণ নীতিৰ অধীনত অস্ত্ৰ সম্বৰণ কৰাসকলক সকলো সা সুবিধা আগবঢ়োৱা হ'ব। এই মাহৰ আৰম্ভণিতে দান্তেৱাড়াত জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ওচৰত 26জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছিল। ইয়াৰে 3জনৰ নামত নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰা আছিল। দিল্লীৰ মুস্তাফাবাদ এলেকাত কালি পুৱতি নিশা এটা চাৰিমহলীয়া ভৱন খহি পৰাৰ ফলত 11জন লোকে প্ৰাণ হেৰুৱায়। ধবংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা 5জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আন 6জনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে আৰক্ষী, অগ্নি নিৰ্বাপন বাহিনী, দিল্লী দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অন্যান্য সংস্থাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। আহতসকলক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাত কয় যে এনেদৰে ভৱন খহি মহিলা আৰু শিশুসহ ভালেমান লোকৰ প্ৰাণহানি হোৱাৰ ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহতসকলৰ নিকটাত্মীয়লৈ 2,00,000 আৰু আহতসকলক 50,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। মুৰ্ছিদাবাদৰ সাম্প্ৰদায়িক হিংসাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰা হ'ব আৰু বাস্তৱিক পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি পশ্চিমবংগৰ ৰাজ্যপাল চি ভি বসুৱে প্ৰকাশ কৰিছে। কালি মুৰ্ছিদাবাদ জিলাৰ অশান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কলকাতালৈ উভতাৰ সময়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যপালগৰাকীয়ে এইদৰে মন্তব্য কৰে। ৰাজ্যপাল বসুৱে কয় যে প্ৰভাৱিত লোকসকলৰ ওপৰত বৰ্বৰ আক্ৰমণ হোৱাৰ বাতৰি পোৱা গৈছে। তেওঁ কয় যে সভ্য সমাজৰ বাবে এনেধৰণৰ আক্ৰমণ মুঠেও গ্ৰহণযোগ্য নহয়। ৰাজ্যপালগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে তেওঁ বিষয়টো লৈ আলোচনা কৰিব। শ্ৰীবসুৱে কয় যে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰে দায়িত্ব। তেওঁ লগতে কয় যে অশান্ত অঞ্চলসমূহত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োজিত কৰাৰ পাছৰে পৰা পৰিস্থিতি উন্নত হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰাজস্থান ৰয়েলছক 2 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 181 ৰাণৰ লক্ষ্যৰে খেলি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 178 ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে সৰ্বাধিক 74 ৰান কৰে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ আবেশ খানে 3টা উইকেট দখল কৰে। শাৰ্দুল ঠাকুৰ আৰু এডেন মাক্ৰমে 1টাকৈ উইকেট লাভ কৰে। আবেশ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 180 ৰান সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ এডেন মাৰ্ক্ৰমে 64 আৰু আয়ুষ বদনীয়ে 50 ৰান কৰে। কালিৰ আন এখন খেলত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক 7 উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে 204 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 2টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুজৰাটৰ হৈ জোছ বাটলাৰে 54টা বলত 97 ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 203 ৰান কৰে। প্ৰতিযোগিতাত আজি 2খন খেল খেলোৱা হ'ব। বিয়লি 3:30 বজাত চণ্ডীগড়ত হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ভাৰতে ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যৱহাৰ কৰাৰ বাবে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু ভ্ৰমণসূচীৰে ৰাওনা হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি ইষ্টাৰ পালন কৰিছে। ছত্তীশগড়ৰ নাৰায়ণপুৰত কালি 4গৰাকী মহিলাসহ আৰু 5জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰাজস্থান ৰয়েলছক 2 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।